জিৰিমিয়া 14 অধ্যায়। অনাবৃষ্টিৰ বিষয়ে যিহুৱাৰ বাক্য আৰু ভাৱবাদীৰ নিবেদন। অনাবৃষ্টিৰ বিষয়ে জিৰিমিয়ালৈ অহা এইয়ে যিহুৱাৰ বাক্য। যিহুদাক হুক কৰিবলৈ দিয়া আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰক। তেওঁলোকে কলা কাপোৰ পিন্ধি মাটিত বহিছে আৰু জেৰুচালেমৰ চিঞৰ ওপৰলৈ উঠিছে। তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ ডাকবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই সুদা পাত্ৰ লৈ উলটি আহিছে। তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে আৰু তেওঁলোকৰ মূৰ ঢাকিছে। দেশত বৃষ্টি নোহোৱাত মাটি টান হ'ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে। এনেকৈ ঘাঁহ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে, আৰু বনৰীয়া গাধবোৰে গছ শূন্য পৰ্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেপাই সোপাই ফুৰিছে। টিন নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে। হে জিহুৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য কৰা, কিয়নো আমাৰ বিপদগমন অনেক, আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। হে ইজৰাইলৰ আশাভূমি, তাৰ সংকটৰ কালৰ প্ৰাণকৰ্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে আৰু ৰাতি থকা পথিকৰ নিচিনা? তুমি কিয় তধা লগা মানুহৰ দৰে আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে জিহুৱা, তুমি আমাৰ মাজত আছা আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত, আমাক ত্যাগ নকৰিবা। জিহুৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে। তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে, এইকাৰণে জিহুৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব। জিহুৱাই মোক আৰু ক'লে, তুমি এই জাতিৰ মংগলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকে লঘোণ দিলেও মই তেওঁলোকৰ কাটৰুক্তি নুশুনিম, আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম। কিন্তু তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম। তেতিয়া মই ক'লোঁ, হাই হাই প্ৰভু জিহুৱা, চোৱা ভাববাদীসকলে তেওঁলোকক কয়, তোমালোকে তৰোৱাল নেদেখিবা বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম। তেতিয়া জিহুৱাই মোক ক'লে, সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা যিকোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছাৰ দৰ্শন, মংগল চোৱা কথা, অসাৰ কথা আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে। এই হেতুকে যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহ'ব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে। সেই ভাববাদীসকলৰ বিষয়ে জিহুৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব, আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে আকাল আৰু তৰোৱালৰ কাৰণে জেৰুচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্ৰীসকলক, ল'ৰা ছোৱালীসকলক মৈদাম দিওঁতা কোনো নহ'ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম। তুমি তেওঁলোকক এই কথা কোৱা, দিনে ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক, কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা আঘাতত আৰু অত্যন্ত কষ্টদায়ক পহাৰত ভগ্ন হ'ল। মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ, কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে। তুমি যিহুদাং নিচেকৈ অগ্ৰাহ্য কৰিলানে? তোমাৰ মনে চিয়োনক ঘীণ কৰিলেনে? তুমি আমাক সুস্থ হ'ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালো, কিন্তু কোনো মংগল নাহিল, আৰু সুস্থ হ'বৰ সময়লৈকে বাট চালো, কিন্তু চোৱা কেৱল ত্ৰাসহে। হে জিহুৱা, আমাৰ দুষ্টতা আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তুমি নিজৰ নামলৈ চাই আমাক ঘীণ নকৰিবা, নিজ গৌৰৱযুক্ত হিংসাখন অপমানিত নকৰিবা। সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা। জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে, বা আকাশে জানো নিজ জল বৰষাব পাৰে? হে আমাৰ ঈশ্বৰ জিহুৱা, তুমিয়েই জানো এই জনা নোহোৱা, এই হেতুকে আমি তোমালৈ বাট চাই থাকিম, কিয়নো তুমিয়েই এই সকলো কৰিলা।